এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নাগালেণ্ডত ধাৰাষাৰ বৰষুণৰ ফলত উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা ভোগদৈ নৈৰ জলস্তৰ বৃদ্ধি গহপুৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী উজনি অসমৰ বান ক্ষতিগ্ৰস্ত তিনিখন জিলাত 16,746 পৰিয়ালক আজি 15,000 টকাকৈ চৰকাৰী আৰ্থিক সাহায্য প্ৰদান ৰাজ্যৰ 312খন আৰক্ষী থানাৰ সীমা নতুনকৈ নিৰ্ধাৰণ সীমা নিৰ্ধাৰণ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গৃহ বিভাগৰ অধিসূচনা জাৰি ডেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত কাইলৈৰ পৰা দুদিনীয়াকৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সন্মিলন আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিৰুভৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰত হৰি নামৰ ধ্বনি। পুৱাৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত ভোগদৈ নদীৰ জলস্তৰ পুনৰ বৃদ্ধি পাইছে। কালি বিয়লি ভোগদৈ নৈৰ জলপৃষ্ঠ 89.14 চেণ্টিমিটাৰ হৈছে। জলসম্পদ বিভাগৰ তথ্য অনুসৰি ভোগদৈ দলঙৰ সমীপত নদীখনৰ জলপৃষ্ঠ বিপদসীমাৰ 14 চেণ্টিমিটাৰ ওপৰেৰে বৈছে, যাৰ বাবে পুনৰ যোৰহাটৰ নৈ কাষৰীয়া লোকসকল চিন্তিত হৈ পৰিছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ হোৱাত বিভিন্ন অঞ্চলত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে। ইতিমধ্যে বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত জিলা প্ৰশাসনে পুনৰ হাই এলাৰ্ট জাৰি কৰিছে। নাগালেণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ ওপৰত ভিত্তি কৰি 30 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহান জনোৱা হৈছে। ইপিনে বিশ্বনাথ জিলাৰ গহপুৰত ছত্ৰং, ব্ৰহ্মাজান আৰু সোলেঙি আদি পাহাৰীয়া নৈসমূহৰ বাঢ়নী পানীয়ে গহপুৰত ভয়াৱহ বানৰ সৃষ্টি কৰিছে। ছত্ৰং নৈয়ে গহপুৰৰ 7 নম্বৰ ৱাৰ্ডৰ গাৰ্ডৱাল আৰু গোপালবস্তিত মথাউৰি ভাঙি পেলায়। নবিল অঞ্চলত পথাৰ পানী বগৰাৰ ফলত ৰাইজৰ যাতায়াতৰ যথেষ্ট অসুবিধাই দেখা দিছে। তদুপৰি গহপুৰৰ কনকলতা অসামৰিক চিকিৎসালয় চৌহদতো পানী সুমুওৱাৰ বাবে ৰোগীসকলৰ অহা যোৱাত যথেষ্ট অসুবিধা হৈছে। গহপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। সোলেঙি নদীৰ পানী বঢ়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰে কালি সন্ধিয়াৰে পৰা পানী বাগৰিছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত তিনিখন জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ 15,000 টকাকৈ আজি প্ৰদান কৰা হ'ব। পূৰ্বে বাকী ৰোৱা 16,746 পৰিয়ালক এই পৰ্যায়ত সামৰি লোৱা হ'ব। আজি দিনৰ 11 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত এই উদ্দেশ্যে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকিব। ইপিনে চি এম ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো আজি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ বৈদেশিক ভাষা প্ৰশিক্ষণ পদক্ষেপৰ অংশ হিচাপে জাপানী ভাষাৰ প্ৰশিক্ষণ কাৰ্যসূচীত এই আঁচনিৰ অধীনত 2024-25 বৰ্ষত নামভৰ্তি কৰা 148গৰাকী আৰু 2026-27 বৰ্ষত নতুনকৈ নামভৰ্তি কৰা 52গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণ গ্ৰহণৰ বাবে 3টা কিস্তিত মুঠ 1 লাখ টকাকৈ দিয়া হ'ব। প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰাৰ পাছত 50,000 টকাৰ অনুমোদন দিয়া হ'ব। এই আঁচনিৰ বাবে চৰকাৰে 2.8 কোটি টকাত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনতো আজি চৰকাৰী আৰু ৰাজহুৱা শিক্ষানুষ্ঠানৰ সদ্য স্নাতকসকলৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। 48,188গৰাকী অৰ্হতা সম্পন্ন প্ৰাৰ্থীক 12 মাহৰ বাবে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে 2026-27 বিত্তীয় বৰ্ষৰ বাবে 118.6 কোটি টকা ধাৰ্য কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি কিৰ্গিস্তানৰ ৰাজধানী বিছকেকত 26 সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাষণ দিব। ছাংহাই সহযোগিতা সংস্থাৰ 25 বৰ্ষপূৰ্তি উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে চীন আৰু ৰাছিয়াকে ধৰি ছাংহাই সহযোগিতা সংস্থাৰ 10খন সদস্য ৰাষ্ট্ৰ আছে। ভাৰত 2017 চনৰে পৰা ইয়াৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ আছে। ৰাজ্য চৰকাৰে ৰাজ্যৰ 312খন আৰক্ষী থানাৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰিছে। ৰাজ্যৰ গৃহ বিভাগে কালিৰে পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। চৰকাৰৰ অধিসূচনা অনুসৰি এখন থানা যাতে এটা বিধানসভা সমষ্টিৰ সীমাতে অন্তৰ্ভুক্ত হয় তাৰ বাবে যোৱা বছৰ অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত থানাৰ সীমা নিৰ্ধাৰণৰ প্ৰয়োজনীয়তা অহাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি 126টা বিধানসভা সমষ্টিৰ সৈতে মিল ৰাখি 312খন থানাৰ সীমা সলনি কৰা হৈছে। প্ৰশাসনিক সুবিধা, আইন শৃংখলা পৰিস্থিতি ৰক্ষা আৰু জনসাধাৰণৰ সেৱাৰ স্বাৰ্থত চৰকাৰে থানাৰ সীমা নিৰ্ধাৰণ কৰা বুলি প্ৰকাশ কৰিছে। কোনখন গাঁও বা কোনটো ৱাৰ্ড কোনখন থানাৰ অধীনত পৰিব তাৰ তালিকাও গৃহ বিভাগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পূৰ্বতে এখন থানা 2-3টা সমষ্টিৰ অধীনত থকাত প্ৰশাসনিক দিশ পৰিচালনাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল। ক্ষেত্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথত পৰহি সংঘটিত পথ দুৰ্ঘটনাত জড়িত দোষীক আইনৰ আওতালৈ অনা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ইতিমধ্যে অসম আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি কাইলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় ঘাইপথত থকা গাঁত আৰু মেৰামতিৰ অভাৱত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। ইতিমধ্যে সমগ্ৰ বিষয়টো লৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ অধ্যক্ষৰ সৈতে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে বাৰ্তালাপ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়ে। লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ অধ্যক্ষগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম শীঘ্ৰেই আৰম্ভ কৰাৰ লগতে ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় সেই ক্ষেত্ৰত দৃষ্টি ৰাখিব বুলি প্ৰতিশ্ৰুতি দিয়া বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। ইপিনে ঘাইপথৰ শোচনীয় অৱস্থাৰ পাছতো টোল সংগ্ৰহ কৰি থকাক লৈ কালি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ঘাইপথ মেৰামতি নকৰা পৰ্যন্ত টোল নিদিয়াৰ বাবে ৰাইজে জনোৱা দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
ৰাষ্ট্ৰীয় ঘাইপথ অসমত বহুতবিলাক এক্সপানশ্যন হৈ আছে আৰু স্বাভাৱিকতে এলিভেটেড কৰিডৰ, টানেল, কেইদিনমান আগতে মিছন বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ এক্সপানশ্যন, গতিকে আমাৰ পৰা যিমান লৈছে তাতকৈ হাজাৰ হাজাৰ কোটি টকা কেন্দ্ৰীয় চৰকাৰে খৰচ কৰিও আছে। গতিকে দুটা বিষয় মই ভাবোঁ যে লিংক কৰাৰ প্ৰয়োজন নাথাকে। তথাপিতো ৰাইজে কিবা এটা সিদ্ধান্ত ল'লে মইতো আৰু একো ক'ব নোৱাৰোঁ, কিন্তু মুখ্যতঃ আমি চাব লাগে যে ৰাস্তাবিলাক মেৰামতি ভাল হয়, এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয়।
ইফালে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ সকলোবোৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ দাবীৰে 11 ছেপ্টেম্বৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্য চৰকাৰে উজনি অসমৰ 3খন বান বিধ্বস্ত জিলাৰ আম্মসহায়ক গোটৰ মহিলাসকলক পুনৰ 10,000কৈ টকা প্ৰদান কৰিব। জিলাকেইখনৰ ক্ষতিগ্ৰস্ত লোকসকলক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবেও চৰকাৰে চেষ্টা চলাব। শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আশ্বাস প্ৰদান কৰিছে। কালি সন্ধিয়া জনতা ভৱনত শিৱসাগৰৰ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সাক্ষাৎ কৰাৰ সময়ত তেওঁক এই আশ্বাস দিয়ে। তদুপৰি জিলা 3খনৰ ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক আজিৰ ভিতৰত 15,000 টকাৰ সাহায্য প্ৰদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সাক্ষাতৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয় যে মঙলবাৰৰ ভিতৰত বঞ্চিত হৈ থকা 16,000 বান ক্ষতিগ্ৰস্ত পৰিয়ালে 15,000 টকাকৈ সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চিতি দিছে। বানত ক্ষতিগ্ৰস্ত মহাবিদ্যালয়সমূহকো চৰকাৰে ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লৈছে বুলিও অখিল গগৈয়ে সাংবাদিকৰ আগত অৱগত কৰে।
মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সাক্ষাৎ আমি চাৰিজনে বহি তেখেতৰ লগত দীঘলীয়াকৈ কথা পাতিলোঁ। কথাবিলাকত পজিটিভ দৃষ্টিভংগীয়ে দেখুৱাইছে। নতুন খবৰ পালোঁ যে মই যেতিয়া কলোঁ যে প্ৰত্যেকটো পৰিয়ালক, বানপীড়িত পৰিয়াল যিবিলাক আছে, যিমান পৰিয়াল আছে, সমস্ত পৰিয়ালবিলাকক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰিব লাগে। যিবিলাকে পাই আছে তেওঁলোকক নালাগে, যিবিলাক নাই তেওঁলোকক দিব লাগে। তেতিয়া তেখেতে সেইটো বিষয়ত পজিটিভ কথা কৈছে যে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে আৰু মোক এখন তালিকা দিবলৈও কৈছে। তাৰ লগত তেখেতে এটা যে প্ৰত্যেকগৰাকী মহিলা যাৰ যাৰ পৰিয়ালত আগতে 10,000 টকা দিছিলে, যিবিলাকৰ এবাৰ ক্ষতি হ'ল, সেই পৰিয়ালবিলাকক সকলো মহিলাকে আৰু 10,000 টকা পৰিয়ালৰ মহিলাবিলাকক, যিবিলাকৰ আগৰবাৰ ছেল্ফ হেল্প গ্ৰুপত পইচা পাইছিলে যিটো 10,000 টকা, সেই পৰিয়ালৰ মহিলাবিলাকক আকৌ এবাৰ 10,000 টকা দিব বুলি ক'লে।
গোলাঘাট জিলাৰ দেৰগাঁৱত অৱস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত কাইলৈ আৰু পৰহিলৈ দুদিনীয়া কাৰ্যসূচীৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনৰ কাইলৈ প্ৰথম দিনা দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এই সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। প্ৰশিক্ষণ সমাপ্ত কৰা 32 উপ আৰক্ষী অধীক্ষক আৰু 371 কনিষ্টবলে এই দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব। অসমীয়া সমাজ সংস্কৃতিৰ অন্যতম বৰভেটি গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য নামঘোষা ভক্তিৰত্নাৱলী ভালেসংখ্যক বৰগীত আদিৰে চহকী কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি 430 তিৰুভৱ তিথি। এই উদ্দেশ্যে ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহ সজাই পৰাই তোলা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুজনাৰ তিথি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। মহাপুৰুষজনাৰ তিৰুভাৱ তিথি উপলক্ষে উজনি মাজুলীৰ শ্ৰী শ্ৰী টকৌবাৰী সত্ৰ আৰু শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত গুৰুজনাৰ তিৰুভাৱ তিথিৰ বৰ্ণাঢ্য আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ মহাপুৰুষজনাৰ তিথি গুৰু কীৰ্তন হিচাপে 4 পালন কৰিছে। নগাঁও জিলাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানত আজি গুৰুজনাৰ তিৰুভৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰ পৰাই নাম প্ৰসংগ আৰু বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত বিশেষকৈ নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, টেঙাখাট, চাবুৱা, লাহোৱাল, মৰাণ, বৰবৰুৱা আদিকে ধৰি সকলো অঞ্চলতে আজি পুৱাৰে পৰা নাম কীৰ্তন, শাস্ত্ৰপাঠ, গায়ন বায়নৰ জৰিয়তে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভৱ তিথি পালন কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে জিলাখনৰ বগুৱানৰ শ্ৰী শ্ৰী কেৱলীয়া হাতী সত্ৰ আৰু গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত পুৱাৰে পৰা নাম প্ৰসংগৰ লগতে আন আন কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছে। বৰপেটা সত্ৰতো আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 তিথি মহোৎসৱ আয়োজন কৰা হৈছে। কীৰ্তন মহোৎসৱ ৰূপে পালন কৰা এই অনুষ্ঠানৰ বিষয়ে আমাক জনাইছে বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজি গুৰুজনাৰ 430 তিৰুভৱ তিথি পালন কৰা হৈছে। বৰপেটাত এই তিথি কীৰ্তন মহোৎসৱে পালন কৰা হয় আৰু বিগত 430 এই কীৰ্তন মহোৎসৱ 10 পালন কৰা হয়। প্ৰতিদিনে বিভিন্ন ঘোষা পৰিৱেশন কৰা হয় আৰু আজি শেষৰটো ঘোষা পৰিৱেশন কৰা হয়। কীৰ্তন মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত পুৱাৰে পৰা যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে।
শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত প্ৰধানকৈ সোণাপুৰত দেওবাৰে সংঘটিত শোকাবহ পথ দুৰ্ঘটনা আৰু নেপালৰ জলপ্ৰলয়ৰ বাতৰিয়ে মুখ্য বাতৰিৰ স্থান লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে সোণাপুৰৰ টোলগেট ভাঙি গণ গৰ্জন শিৰোনামেৰে 7 লোকৰ প্ৰাণ কাঢ়িনিয়া শোকাবহ দুৰ্ঘটনাটোৰ বাতৰি আলোকচিত্ৰসহ সবিস্তাৰে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতৰ শিৰোনাম ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ ভুলৰ বাবে দুৰ্ঘটনা। আছাম ট্ৰিবিউন কাকতে এই বাতৰিটো ঘাটক ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ বাবে NHAIৰ 7 সময় লাগিব বুলি পৰিৱেশন কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম জীৱনৰে হেতালি খেলি 2500 টকা উপাৰ্জন, 5 ৰাজ্যৰ টোল গেটৰ পৰা অভিলেখ সংখ্যক মাচুল সংগ্ৰহ। আমাৰ অসম কাকতে নেপালত মৃতকৰ সংখ্যাই 5000 চুবগৈ পাৰে, সহস্ৰাধিক দেহ উদ্ধাৰ শীৰ্ষক বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বাতৰিটো মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত গণকবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত 7.8% বৃদ্ধি পোৱাৰ বাতৰি পৰিৱেশন কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ সংগীতা শৰ্মা। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 চেলছিয়াছ আৰু সৰ্বনিম্ন 26 চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নাগালেণ্ডত ধাৰাষাৰ বৰষুণৰ ফলত উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা। ভোগদৈ নৈৰ জলস্তৰ বৃদ্ধি, গহপুৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 3 জিলাত 16,746 পৰিয়ালক আজি 15,000 টকাকৈ চৰকাৰী আৰ্থিক সাহায্য প্ৰদান। ৰাজ্যৰ 312 আৰক্ষী থানাৰ সীমা নতুনকৈ নিৰ্ধাৰণ, সীমা নিৰ্ধাৰণ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গৃহ বিভাগৰ অধিসূচনা জাৰি। আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 তিৰুভৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰত হৰি নামৰ ধ্বনি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।